আজি ঘটনাটো কি হৈছে মই কওঁ, মই মই নটা বজাত মই কৈছো আমি ভাত ভাত বনোৱা নাই আৰু একো খোৱা বস্তু নাই, মই কৈছো মই আজি পিজ্জা খাব যাওঁ, ওচৰত পিজ্জা আছে ডমিনো পিজ্জা, হেৰিখন এইখন কি কয় পিজ্জা হাট বহুত দূৰত, ইমান দূৰলৈ কি খ্ৰীষ্টিয়ান বস্তিলৈ নাযাওঁ, হেৰিতে আছে আমাৰ ভাড়া ঘৰতে এইটো কি ডমিনো পিজ্জা আছে, ডমিনো পিজ্জাখন পিজ্জা হাটৰ নিচিনা নহয় অলপ লোৱাৰ ক্লাছ, মই ভাবিলো মই তাতে যাম, ওলাই যাওঁতে মই ওলাই যেতিয়া গৈছো চাবিটো লৈছো তাৰপিছত দেখিছো ৱালেটটো মানে মানে পইচাৰ বেগটো লৈ অহা নাই, তাৰপিছত আকৌ ঘূৰি আহিছো বুজি নাই, ঘূৰি আহোঁতে আমাৰ তলৰ চন্দন আৰু এই যে মানৱ সিহঁতে দেখিছে মই কবালৈ যাম, মই কৈছো তহঁতে যাবি নেকি পিজ্জা খাবি নেকি মোৰ লগত, সিহঁতে কৈছে যাম খাম, তেতিয়া কলো মইতো মোৰ চাইকেল লৈ যাম, তহঁতৰ নিজৰ চাইকেলত যদি যাৱ যা, তাহাঁতৰ চাইকেলৰ চাবিটো দিলো আৰু মোৰ ৱালেটটো লৈ মই আগে আগে চাইকেলেদি গুচি আহিলো, হা আহি পেলাই তাতে তাহাঁতৰ কাৰণে এটা কোৱাটাৰ আৰু মোৰ কাৰণে এটা হাফি এটা লৈ ললো, আমি বাহিৰতে খাব লাগে ভিতৰতো নাযাওঁ আৰু, তো তাতে যাই অৰ্ডাৰ দিলো, মই কৈছো মানে মানে হেৰি পাৰ্চনেল পিজ্জা নহয় হাফ পিজ্জা, হাফ হাফ মানে কি ডাঙৰ নহয়তো, এটাৰ দাম 700 টকাকে, ছশ নহয় ছশ পাঁচশ কিবা, তাহাঁতে হেৰি অৰ্ডাৰ যেতিয়া মোৰ হৈছে দুখন পিজ্জা দিছো, এখন মিট আৰু এখন ভেজিটেবল 500 টকা, পাঁচশ নহয় 1500, তাৰপিছত আমি কৈছো আমাক লগত কিবা দিবা নে আমি ইয়াতে খাম, তাৰপিছত তাই কৈছে নাই একো নাপায়, মই কৈছো পানী দিয়া তেতিয়াহ'লে, হা তেতিয়া সৰু সৰু গিলাচত দুটা পানী দিছে, 1500 টকাত আমি যেতিয়া খাইছো তুমিতো ফ্ৰী হেৰি 20 টকীয়া হেৰি এটা দিব পাৰা, নাই নিদিয়া, তাৰপিছত আমি ৰখি আছো আৰু, তেতিয়া মই কাষত যাই এই হেৰিটো চালো কি কয় এই তাহাঁতৰ যে কোনেনো চলাইছে, সেইটো হল হে সেইটো হল তোৰ নয়দা, নয়দা উত্তৰ প্ৰদেশ নিউ দিল্লীৰ, তাক মই ফোন কৰিলো কৈছো আপকা আপ চলা ৰে হো নাই তো মই 1500, তেতিয়া তাৰ খং উঠি গল, সি তেতিয়াই তাহাঁতক তাৰ পৰা অৰ্ডাৰ দিছে, তাহাঁতক অৰ্ডাৰ দিয়া নাই তাৰ গুণ্ডাবিলাক অৰ্ডাৰ দিছে ইয়াক ঠিক আছে পিটন দে বুলি, তো মইতো নাজানো এইবিলাক, আমি খাই আছো খাই আছো খাই আছো 15-20 মিনিটৰ ভিতৰত আমাৰ বহুত খোৱা হৈ গল, সিও যোৱা নাই সিও আমাৰ লগতে হেৰি ই কলকো যোৱা নাই, তাতে আমাৰ টেবুলতে আমি বহুত দূৰত টেবুলত লাষ্টৰ পিনে টেবুলত খাই আছো, ওচৰত যোৱাই নাই, ওলাই যেতিয়া আহিছো সেই ছোৱালীজনী ভিতৰত যোনে অৰ্ডাৰ লৈছে তাক কৈছে মোক 500 টকাৰ বিল্লা বুলি কৈ পেলাই হেৰি কৰিছে বুলি তাক মাৰিব আৰম্ভ কৰিছে, মোক বেয়া কথা কৈছ, ৰাতি হৈ গৈছে নহয়, মই কৈছো নাই নাই একো কৰা নাই একো নাই 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 বল যাওঁ যাওঁ, তেতিয়াতো মোক মাৰিব আৰম্ভ কৰিছে ধান ধৰ মুখে নাকে ভৰিয়ে, তাৰপিছত আৰু 4-5-25টা ল'ৰা আহি গল, দে ক'ৰ পৰা আহিল মই নাজানো, তাৰপিছত অমৃত গোস্বামীয়ে ফোন কৰিছে গম পালি কানেকশ্যনটো, অমৃত গোস্বামীয়ে ফোন কৰিছে, অমৃত গোস্বামী মানে কোন কোন জানে, ৰিণিকী ভূঞা, ৰিণিকী ভূঞা মানে কোন জানে, হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা মানে কোন জাননে, নরেন্দ্ৰ মোদী। নরেন্দ্ৰ মোদী কোন জানেনে? ইটস জো বাইডেন। ইটস অল কানেক্টেড। মোক তাম পিটন দিলে আজি, বগৰাই বগৰাই পিটিলে। যেতিয়া মই পকেটৰ পৰা এখন উলিয়াই ললো নহয়, তেতিয়া ভয় লাগি গল তাহাঁতৰ। মই কিন্তু যুদ্ধ কৰিবলৈ মই পুটপুটকে ওলাই মেকুৰীৰ নিচিনাকে, মেকুৰীয়ে অকল আঁচুৰটোৱে মাৰে তাৰপিছত পলাই গুচি যায়। মেকুৰীয়ে যুদ্ধ কৰিব নাযায়, যায় জানো? মেকুৰী সাহস কুকুৰতকে বহুত বেছি, বুজিলে? মই মেকুৰী হয় সেইকাৰণে মই মেকুৰী পুহো। মতে যেতিয়া মোৰ হাতৰ পৰা স্কেলপেলডাল ওলাল, চব পলাল তাৰ পৰা। মই সেই স্কেলপেলডাল ইউজ কৰা নাই, মই পাৰিলোহেঁতেন নকৰো, খেদি নকৰো। মই মাৰি দিলে শেষে হৈ যাব, পাঁচ মিনিটৰ ভিতৰত শেষ সিহঁতৰ। সিহঁতে হস্পিটেল যায় নাপায়, গেলা ফিনিছ। মই কিন্তু চাইকেলখন লৈ গুচি আহিলো। তাৰপিছত অসম পুলিচক ফোন কৰোঁতে অসম পুলিচে কেতিয়াও নুঠায়, গোটেই চব বন্ধ গেলা মোক। মই কিন্তু পিটনটো খালো ভালকে, তই দেখিছ নে? মোৰ দেখাইছ নে ভৰি হাতৰ? হব যা, গাৰ্গী খাব কি তাই লৈছে নাই? তোৰ তাই লৈছে নাই? তাই লৈছে নাই? তাই লৈছে নাই? তাই খবৰ লৈছে নাই তোৰ? এ চি এছ অফিচাৰ হব, এ চি এছ হবলৈ দেচোন চাওঁ। তাই চোকা নেকি বৰ? ইংলিছ ইংৰাজী, ইংৰাজীৰ কাৰণে শুন, ইংৰাজী বিষয়ত যি মেজৰ লয় সেই যে এখন এই গোলাঘাটত তহঁতৰ বাদুলি পাৰত আলত ইংৰাজী বিষয়ত যোনে মেজৰ লয় তহঁতৰ কাৰণে বহুত ওপৰত হয় নহয়?
সেহেঁতি কিমান ইংৰাজীত টপাৰ মই জনা আছে, ভালকে এপ্লিকেশ্যন এখন দিলে মানে লিখিব নোৱাৰে, সিমানটো সিহঁতৰ ৱৰ্ড ষ্টক নাই গিয়া। তাতকে ধুনীয়া এপ্লিকেশ্যন এখন ময়ে লিখো, মই কব নোৱাৰো কিন্তু লিখিব পাৰো ন, তাক গ্ৰামাৰ ইমান বেয়া নহয় নহয়।
তোৰ ৰেজুমিখন যে বনাইছিলো মই, এটা কপি তাইলৈ পঠাইছ নে? নহয় তই পঠা, পঠাই কবি এইখন এডিট কৰ, তই এইখন এডিট কৰ মোক ধুনীয়াকে, আৰু ইয়াতকে বেছিকে ধুনীয়াকে লিখি পেলাই দে, বৰ্তাই লিখাতকেও ভালকে লিখি দে, মই তোক এক হেজাৰ টকা দিম, সেইটো বৰ্তাৰ পৰাই পাম। তোৰ হেৰিখন মই হেৰুৱালো নেকি? তোৰ আছিল নহয় ইয়াতে, আছে যদি মই নহয়, ডকুমেণ্টছ ডকুমেণ্টছ কি নাম আছিলে, কি নাম আছিলে ফাইলটোৰ? কণ্ট্ৰল এফ, কি নাম আছিলে ৰ, তোৰ নামটো কচোন? নীলাকান্ত অদিতি, এইখন চাওচোন ৰচোন ৰ। নহয় নহয়, নীলাকান্ত নহয়, ৰেজুমি, ৰেজুমি বুলি আছিল নে? নহয় ৰেজুমি বুলি আছিল নহয়, এইটো কি আছিল এইখন চাচোন, কি আছিলে? পাৰ্থ, পাৰ্থ, পাৰ্থ চিবি, আছে 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 আছে, এইখন আছে, এইখন দেখিছেনে, এইখন 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 পাইছো 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 পার্থ, এইখন মই তোলে পঠাই দিও, শুন ৰহাতে চাও, পার্থ পার্থ কত গল পার্থ, এক মিনিট ৰ, পার্থ পার্থ রাধে 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 কত গল জন্টি গার্ল প্রসেনজিৎ, পার্থ তো কত গল বাল তো এটা মেসেজ মেসেজটা পঠাচ্ছেন পটককে পটককে মেসেজটা পঠাচ্ছেন তাতে দি পেলাই দিও, এইটো তাতে পেলাই দিও, এইটো চা এইখন তাইলে পঠাই দে, অদিতি বুলি পঠাইছো, সেইটো হেৰি কৰিব, আজি ভাত ভাত খাবলৈ গৈছিলো বালটো, ভাত একো একো খোৱা নাই নহয়, আজি পিটন খালো কাৰণে একদম পাব্লিক দিলে খালো গেলা, ছাগলী মাংস শেষ হল, মই এক মিনিট এই দুটা ভিডিঅ এই দুটা ফরওয়ার্ড কর, এই দুটা ফরওয়ার্ড কর, ফরওয়ার্ড এইজনীর নাম তো কি আসলে ফরওয়ার্ড জি এ আর জি আই, এইটো কি নাম আছিলে বে, গার্গী জি এ আর এইজনী হব নাকি, এইট এইট ফাইভ ওয়ান এইট ফোর এইট ফাইভ থ্রি এইট,
দুটা নাম্বার আছে কিন্তু
এইট এইট ফাইভ ওয়ান এইট হেৰিত আছে নাই, মোৰ হেৰিত আছে নাই, এতে আছে গাৰ্গী এতে আছে, এতে দিম আমাৰ হেৰিত আছে, এইটো কি নাম টেলিগ্ৰামত আছে, টেলিগ্ৰামত দি দিয়া গেলা, টেলিগ্ৰামত দি দিলে হ'ল নাই, টেলিগ্ৰামত পেলাই দে, এটা কি কম, ইং জি এল আই এস এইচ মেজৰ মেক ইট নাইচ নাইচাৰ, এইটো চা দেখিছা, ইংলিশ মেজর, হ্যাঁ দেখিছ না দেখিছ না, তো দেখিছ না, মই দেখিছ মেক ইট নাইস নাইস, গার্গী তাই না, নাম্বারটা আছে 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 আছে, নাই নাই নকর নকর, এটা চাওসুন এতে আছে তো এতে আছে নহয়, ইয়াতে চাওসুন এতে চাওসুন, ও আছে 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 আছে, র তাতে তাতে দি দিও, সৰু মাছে খা, সৰু মাছে খা, ডাঙৰ মাছ নেখাবি, ডাঙৰ মাছ নেখাবি, ডাঙৰ মাছ নেখাবি, নাখাবি, ডাঙৰ মাছ খালে লেতেৰা হব। ইংলিছ ই এন জি
এল আই এস এইচ,
ই এন জি এল আই এস এইচ, মেজর, নাইসার, নাইস সি ই আর, ফর ইয়োর ব্রাদার, সো দ্যাট he can get a better job and buy a Toyota, not a BMW. How is that? Look, I'm going to take a screenshot, saved a print screen, and send it to you. Paste. তেরিকা এইটো কি হল বাঘটো, এইখন কি হল, এক
মিনিট, মাইক্ৰোছফ্ট এক্সেলৰ নিচিনা কামবিলাক কেনেকে কয়,
একেবাৰে ইজি, মাইক্ৰোছফ্ট এক্সেল ওপৰত চব হেৰি, তহঁতে চব মানে মানুহ এলেহুৱা হৈছে, অন্য একো নাই, অন্য একো নাই, চব এলেহুৱা হৈছে, চব ভালকে থাকিলে চব হলে চবেই গম পাব, ছেফ্ট প্ৰিণ্ট স্ক্ৰীন, ৰ এই বস্তুটো copy save, copy save, okay, এইটো মই তোলে পঠাই দিওঁ, এইবিলাক তহঁতে এলেহুৱা হৈছে নহয়, আচল কথাটো হল তহঁতে এলেহুৱা হৈছে, অন্য একো নাই, যা এইটো চা, দেখিছে নে, মোৰ লগত থাকিব লাগিব নহয়, নহয় তই চাকৰি পাইছ যে তোৰ খেলা খতম, এতিয়া তোৰ খেলা খতম, তই এতিয়া সেই সেই ইঞ্জিনিয়াৰজনী পকৰত নপৰিবি, তাই বেলেগ ইঞ্জিনিয়াৰৰ লগত বিয়া হ'ব, বা দেগুলি মাৰ, তই তই এইজনী উঠা কাষৰজনী, হেৰিয়ে বিয়া, ইয়াৰ ফোন নম্বৰ আছে নাই তোৰ, কচোন, জ্যোতিৰ্ময়, দে মোক জ্যোতিৰ্ময় ফোন নাম্বাৰটো দে, আৰাম যেতিয়া বিয়া পাতিছে মোক মোক নামাতিলে, যা দেচোন, তাক অলপ দিগদাৰি দিওঁ, জ্যোতিৰ্ময়ৰ নম্বৰ দে, জ্যোতিৰ্ময় গুৱাহাটী, জ্যোতিৰ্ময় বিজনেছ নেম,
ইণ্টাৰেষ্টিং কথা এটা আছে, সি কি কৰিলে, সি বোলে মোৰ ঘৰ এটা জোৰ কৰিলে, সি জোৰ ভিডিঅ'টোলৈকে মই ষ্টেটাছ এটা চাই আছো, তাৰপিছত সি বিয়া ষ্টেটাছটো মই চাব নোৱাৰা কৰি হাইড কৰি থৈ দিলে,
বুজিছানে, ই বদমাছ হয়,
আৰু বিয়াৰ নামাতিলে, ছোৱালীজনী বোলে বামুণ ছোৱালী, তাইলে
আপুনি নকব, ছোৱালী তালে নিদিয়া কথা আছিলে, তাৰপিছত ঘৰত মানে ঘৰ মানুহে নিদিয়ে, তাৰপিছত মাকে নিদিয়ে, বামুণ ছোৱালী বিয়া কৰে, এইপিনে বামুণ, সেইপিনে বামুণ, চব
বামুণ বিয়া কৰে, কামাখ্যা মন্দিৰ যোৱা, গৈ পেলাই বোলো কামাখ্যা মন্দিৰত গোসানীক কোৱাগে,
মই গম পাইছো নাই খেলাটো। সি আগতে মই তাক আগতে জানো সি বামুণ ছোৱালী বিয়া কৰাব বুলি, সি বামুণ ছোৱালী বিয়া কৰাব মই আগতে জানো। তাৰ ধান্দাটোৱে মই জানো নহয়, তাৰ ধান্দা তাৰ কাৰু কাৰ্য আল বাল চব মই গম পাই যাওঁ আগতে। তিনি মাহ বা ত্ৰিশ বছৰ মই এছ পেন জানো, এছ পেন এইটো হল কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিজাইনিং ছফ্টৱেৰ ইন ফৰট্ৰান লেংগুৱেজ। আপুনি কল কৰি থকা ব্যক্তিজনে আপোনাৰ কলটো গ্ৰহণ কৰা নাই, ও আপোনাৰ কল উত্তৰ নহি দে ৰে।
আপুনি কল কৰা ব্যক্তিজনে আপোনাৰ কলটো গ্ৰহণ কৰা নাই, অনুগ্ৰহ কৰি কণ্টেক্ট পিছত চেষ্টা কৰক। আপ জিস ব্যক্তি কো কল কৰ
নহি উঠাই গেলা জ্যোতিৰ্ময় গুৱাহাটী।
আপুনি কল কৰি থকা ব্যক্তিজন বৰ্তমান
উঠা এইটো অনলাইন নোৱাৰ, এইটো হাতেদি লগত থাকি শিকিব লাগিব, ওচৰত থাকি। নোৱাৰ, ওচৰত হাতৰ ওচৰত মোৰ লগত থাকি শিকিব লাগিব, মোৰ ওচৰত একেবাৰে কাষত থাকি। লিনাক্স শিকিব নোৱাৰ বে, লিনাক্স শিকিবৰ কাৰণে তহঁতক বহুত টান খেলা, তহঁতে কেতিয়াও শিকিব নোৱাৰ যা। এনেকুৱা জঘন্য গুণ প্ৰতিষ্ঠা অদ গস্পতি তাৰপিছত তহঁতে কোঁৱৰ পৰা খেলা হেৰি শিকিব পাৰিবি বে লাউৰা, নোৱাৰ। গাধ খেলা গাধ, যা গাধ কেলা, মাক্স দে গাধ কেলা। তহঁতে নোৱাৰ বে, তহঁতে একোৱে কৰিব নোৱাৰ কেলা, একোৱে কৰিব নোৱাৰ, একোৱে কব। মই কত তই কত বে, তই এটা কাম কৰ, সেইজনী শুন, ৰাতি তিনিটা বজাত যায় পিছফালৰ দুৱাৰেদি হেঁচা মাৰি ধৰি আনি ঘৰৰ ভিতৰত সোমাই দিবি, জাষ্ট খেলা খতম যা। যেতিয়া উঠিব নাই হিট উঠিব নাই হিট উঠিব নাই তোর পুরা হিট উঠিব নাই বাড়ি পিছপাল দি যাবি বাড়ির পিছপাল দি দরজা খুলিবি টান মারি উঠাই লৈ আহি রুমের ভিতর সুমাই দিবি আর পিছদিনা দরজা খান বন্ধ করে থাকবি আর দেউতাক দেউতারা কয়ে দিবি মই এজনী আনিলো বলে আর দেউতারে বাহির এখন হাতত ডালে রখি থাকবা এতে কোন আহিবি দে এতে মোর বুয়ারি আহিল বলে খেলা খতম তাতে মোর যখন লীলা এইখানে লীলা মানে এনেকাহে পৃথিবী বিচার মই পৃথিবী কেনেকুৱা বিচাৰো মই কৈছো নহয় মই মহাদেৱ মে মহাদেৱ মেৰা নাম সদা লিয়া জায়েগা এসাই হোনা হে পকড় কে লেকে আও অর আপনে পিতা কো বোলো অবে তু এক দাও লেকে বাহার খড়া হো যা মে তেরা মধু লেকে আয়া হ্যাঁ তো তোর বাপের হাতত দাখন লৈ রখি যাব নয় বাহিরত খেলা খতম তাতে এনেকুৱাই হল এনেকুৱা হব সিনেমা সত্য যুগ মে সত্য যুগ এসাই হতা হে সমঝে যা উঠাই লে গুছি আজ উঠাই লে গুছি আজনি যা মই শু ইঞ্জিনিয়ারের পিছ নদৌড়িবি গেলা ইঞ্জিনিয়ারের পিছ দৌড়লে তোর বিপত্তি আছে গেলা তোর দৌড়ি থাক গেলা বাল তো যা যা মামু দিও তো হামু দে যা মই এটা বিষয় আছে ভরি চরি কাললে ভাল পাম বাই রেকর্ডেড recorded and published
theek hai bahut acha